الذين آمنوا يقاتلون في سبيل الله والذين كفروا يقاتلون في سبيل الطاغوت فقاتلوا أولياء الشيطان إن كيد الشيطان كان ضعيفا
যিহকলে ইমান আনিছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, পক্ষান্তৰে কাফিৰসকলে তাগুতৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে শয়তানৰ বন্ধুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা, শয়তানৰ চক্ৰান্ত নিশ্চয় দুৰ্বল।